আদি পুস্তক 38 অধ্যায়। যিহুদা আৰু তামাৰ। পাছত যিহুদাই তেওঁ ভাই ককায়েকসকলক এৰি এডুলুমিয়া হীৰা নামৰ এজন লোকৰ লগত বাস কৰিলগৈ। সেই ঠাইত যিহুদাই চুৱা নামৰ কোনো এজন কনানিয়া মানুহৰ ছোৱালীক দেখা পাই তেওঁ সেই ছোৱালীক বিয়া কৰিলে আৰু তাইৰ সৈতে শয়ন কৰিলে। পাছত তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু ল'ৰাটিৰ নাম এৰ ৰাখিলে। পুনৰাই তাই গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰি তাৰ নাম উনন ৰাখিলে। তাই পুনৰ এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তাৰ নাম চেলা ৰাখিলে। তাই এই পুত্ৰ কজিবত থকাৰ সময়ত প্ৰসৱ কৰিলে। পাছত যিহুদাই তেওঁ জ্যেষ্ঠ পুত্ৰ এৰৰ লগত তামাৰ নামেৰে এজনী ছোৱালীক বিয়া কৰাই দিলে। কিন্তু যিহুদাৰ জ্যেষ্ঠ পুত্ৰ এৰ জিহুৱাৰ দৃষ্টিত দুষ্ট হোৱাত জিহুৱাই তাক বিনষ্ট কৰিলে। তেতিয়া যিহুদাই উননক ক'লে, তুমি তোমাৰ ককায়েৰা ভাইজাক বিয়া কৰোৱা, দেউৰেক হিচাপে তুমি তাইলৈ কৰিবলগীয়া কৰ্তব্য কৰা আৰু তোমাৰ ককায়েৰাৰ বংশৰ বৃদ্ধি কৰা। কিন্তু উননে জানিছিল যে সেই বংশ তেওঁৰ নিজৰ নহ'ব, সেয়েহে ককায়েকৰ হৈ বংশ ৰক্ষা নকৰাৰ উদ্দেশ্যেৰে বৌৰিয়েকৰ লগত শয়ন কৰাৰ কালত তেওঁ মাটিতে বীৰ্যপাত কৰিলে। তেওঁ কৰা কাৰ্য জিহুৱাৰ দৃষ্টিত দুষ্টতা আছিল, সেয়ে জিহুৱাই তেওঁকো বিনষ্ট কৰিলে। তেতিয়া যিহুদাই নিজৰ পু বোৱাৰী তামাক ক'লে, যেতিয়ালৈকে মোৰ পুত্ৰ চেলা ডাঙৰ নহয় তেতিয়ালৈকে তুমি তোমাৰ পিতৃৰ ঘৰত বিধৱা হিচাপে থাকাগৈ। কিয়নো তেওঁ ভাবিছিল, কিজানি চেলাৰো ককায়েকহঁতৰ দৰে মৃত্যু হ'ব। তাতে তামাৰে নিজৰ পিতৃৰ ঘৰলৈ গৈ বাস কৰিলে। পাছত কালক্ৰমে যিহুদাৰ ভাইজা অৰ্থাৎ চুৱাৰ জীয়েকৰ মৃত্যু হ'ল। যিহুদাৰ শোক প্ৰকাশৰ দিন শেষ হোৱাত যিহুদা আৰু তেওঁ অদুলুমীয়া বন্ধু হীৰা তিমালৈ যিহুদাৰ মেৰ ছাগৰ নোম কটা লোকসকলৰ ওচৰলৈ গ'ল। তেতিয়া কোনোৱে তামাক ক'লে, শুনা, তোমাৰ শহু দেউতাই নিজৰ মেৰৰ নোম কটাবলৈ তিম্মালৈ গৈছে। তাকে শুনি তামাৰে বিধৱা বস্ত্ৰ হুলুকাই থৈ উৰণিৰে মুখ ঢাকি গাত কাপোৰ মেৰিয়াই অন্যয়মৰ দুৱাৰ মুখত বহি থাকিল। অন্যয়ম তিম্মালৈ যোৱাৰ বাটৰ ওচৰত আছিল, কিয়নো তাই মন কৰিছিল যে চেলা ডাঙৰ হোৱাটো তেওঁ সৈতে তাইক বিয়া নিদিলে। তেতিয়া যিহুদাই তাইক দেখি বেইছা বুলি জানিলে, কিয়নো তাই নিজ মুখ ঢাকি ৰাখিছিল। তাতে তেওঁ বাটৰ দাঁতিলৈ তাইৰ ওচৰলৈ গৈ তাইক নিজ পু বোৱাৰীয়েক বুলি নেজানি তাইক ক'লে, আহা, মই তোমাৰ লগত শয়ন কৰোঁ। তাতে তামাৰে ক'লে, মোৰ লগত শয়ন কৰাৰ বাবদ আপুনি মোক কি দিব? তেওঁ ক'লে, মোৰ জাকৰ পৰা এটা ছাগলী পোৱালি পঠাই দিম। তাতে তাই ক'লে, তাক পঠাই নিদিয়ে মানে মোৰ ইয়াত কিবা বন্ধক ৰাখি যাবনে? যিহুদাই ক'লে, কি বন্ধক ৰাখিম? তাই ক'লে, জৰীডালেৰে সৈতে আপোনাৰ মোহৰটো আৰু আপোনাৰ হাতত থকা লাখুটিডাল ৰাখক। তেতিয়া তেওঁ তাইক সেইবোৰ দি তাইৰ লগত শয়ন কৰিলে। তাৰ ফলত তাই তেওঁৰ দ্বাৰা গৰ্ভৱতী হ'ল। পাছত তামাৰে উঠি গুচি গ'ল আৰু উৰণি গুচাই নিজৰ বিধৱা বস্ত্ৰ পিন্ধিলে। যিহুদাই সেই মহিলাৰ হাতৰ পৰা বন্ধক মোকলাই নিবলৈ তেওঁ বন্ধু অদুলুমিয়াৰ হাতত নিজৰ জাকৰ পৰা ছাগলী পোৱালিটো পঠাই দিলে। কিন্তু তেওঁ আহি তাইক নেপালে। তেতিয়া তেওঁ সেই ঠাইৰ লোকসকলক সুধিলে, অন্যমীয়ৰ বাটৰ ওচৰত যি মন্দিৰৰ দেৱদাসী আছিল তাই ক'ত? তেওঁলোকে ক'লে, ইয়াত কোনো দেৱদাসী নাই। তেতিয়া তেওঁ যিহুদাৰ ওচৰলৈ উভতি গৈ ক'লে, মই তাইক বিচাৰি নাপালোঁ। সেই ঠাই মানুহেও ক'লে যে তাত কোনো দেৱদাসী নাই। যিহুদাই ক'লে, তেন্তে সেই বন্ধকৰ বস্তুবোৰ তাইৰ লগতেই থাকক, নহ'লে আমাক লাজত পেলাব। মইতো ছাগলী পোৱালি পঠিয়াই দিছিলোঁ, কিন্তু তুমি তাইক বিচাৰি নাপালা। ইয়াৰ তিনি মাহৰ পাছত যিহুদাই এই খবৰ পালে যে আপোনাৰ বোৱাৰী তামাৰে বিবিচাৰ কৰিছে, বিবিচাৰত তাই গৰ্ভৱতীও হ'ল, তেতিয়া যিহুদাই ক'লে, তাইক উলিয়াই আনি পুৰি পেলোৱা হওক। পাছে তাইক যেতিয়া বাহিৰলৈ অনা হ'ল, তাই শহুৱেকলৈ এই বাৰ্তা পঠালে, মোৰ গৰ্ভত যিজনৰ সন্তান আছে এইবোৰ তেওঁৰ বস্তু। তাই আৰু ক'লে, দয়া কৰি এই জৰীয়ে সৈতে মোহৰ আৰু লাখুটি কাৰ, তাক এবাৰ পৰীক্ষা কৰি চাওক। তেতিয়া যিহুদাই সেইবোৰ চিনি পাই ক'লে, তাই মোৰ তুলনাত অধিক ধাৰ্মিক, কিয়নো মই তাইক মোৰ পুত্ৰ চেলাৰ সৈতে বিয়া নিদিলোঁ। তাৰপিছত যিহুদাই আৰু তাইৰ সৈতে পুনৰ শয়ন নকৰিলে। পাছত তাই প্ৰসৱৰ কাল ওচৰ হোৱাত দেখা গ'ল, তামাৰৰ গৰ্ভত এহাল যজালৰা আছে। জন্ম হওঁতে এটা সন্তানে তাৰ হাতখন বাহিৰ কৰিলে। তেতিয়া ধাত্ৰীয়ে এডাল ৰঙা সূতা লৈ তাৰ সেই হাতত বান্ধি ক'লে, এইটো জন্ম প্ৰথমে হৈছে। কিন্তু সি যেতিয়া নিজৰ হাতখন ভিতৰলৈ সুমুৱাই নিলে, তেতিয়াই তাৰ ভায়েক প্ৰথমে বাহিৰ ওলাই আহিল। তাতে ধাত্ৰীয়ে ক'লে, তুমি কেনেকৈ ভেদ ভাঙি ওলাই আহিলা? এইকাৰণে তেওঁৰ নাম পেৰচ ৰখা হ'ল। পাছত হাতত ৰঙা সূতা বন্ধা তাৰ ভায়েক বাহিৰ হ'ল আৰু তাৰ নাম জেৰহ ৰাখিলে।